এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা ৰাজ্যপালক অৰ্পণ। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ দাখিল। অসম গণ পৰিষদৰ বিধায়িনী দলৰ বৈঠকত অতুল বৰাক দলপতি হিচাপে বাছনি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি। অসম বিধানসভা নিৰ্বাচন সফলভাৱে সম্পন্ন হোৱাৰ পাছত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। শ্ৰীগোৱেলৰ নেতৃত্বত এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি 126 জনীয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ তালিকাখন দাখিল কৰে। জনপ্ৰতিনিধিৰ এই তালিকা লাভৰ পাছতে ৰাজ্যপালে নতুন চৰকাৰ গঠন কৰাৰ বাবে সংখ্যাগৰিষ্ঠ দলটোক শপত গ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাব। স্বাভাৱিকতে ৰাজ্যপালৰ এই আমন্ত্ৰণ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত বিজেপিয়ে অকলেই মুঠ 82খন আসন লাভ কৰিছে। আনহাতে এন ডি এ মিত্ৰজোঁটৰ সহযোগী অগপ আৰু বি পি এফে 10খনকৈ আসন লাভ কৰিছে। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি আজি ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ লগে লগে চলিত 25 বিধানসভা আনুষ্ঠানিকভাৱে ভংগ হয়। নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাক তত্বাৱধায়ক চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ৰাজ্যপালগৰাকীয়ে পৰামৰ্শ দিয়ে। পদত্যাগ পত্ৰ দাখিল কৰি ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
নিৰ্বাচনৰ ফলাফল ভাৰতৰ নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু নিৰ্বাচনী আয়োগে তেওঁলোকৰ অধিসূচনা ফলাফলৰ সৈতে তাক অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছে। গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰোঁ আৰু সমান্তৰালভাৱে চলিত অসম বিধানসভাখনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ। মহামহিম ৰাজ্যপাল ডাঙৰীয়াই মোৰ 2টা পৰামৰ্শ, আমাৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ আৰু অসম বিধানসভা ভংগৰ পৰামৰ্শ 2টাই গ্ৰহণ কৰে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত বা নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাখনক কেয়াৰটেকাৰ চৰকাৰ হিচাপে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনিক সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি কৰিছে। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে বিধানসভা সচিবালয়ে অহা 18 মেৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। 16 অসম বিধানসভা গঠনৰ বাবে 3দিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনত সকলো নৱনিৰ্বাচিত বিধায়ক বিধায়িকাই শপত ল'ব। ইয়াৰ পূৰ্বে ৰাজ্যপালে অস্থায়ী অধ্যক্ষ এগৰাকীক শপত বাক্য পাঠ কৰোৱাব আৰু সেই অধ্যক্ষগৰাকীয়ে বিধানসভাত আন বিধায়ক বিধায়িকাসকলক শপত বাক্য পাঠ কৰোৱাব। অসম গণ পৰিষদ দলৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি আমবাৰীৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয়। অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীকে ধৰি বিধানসভা নিৰ্বাচনত জয়ী হোৱা 10গৰাকী প্ৰাৰ্থীৰ উপৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনোৱা হয়। কেইবাঘণ্টা ধৰি চলা আলোচনাৰ অন্তত অতুল বৰাক বিধায়িনী দলৰ নেতা আৰু কাৰ্যকৰী সভাপতি হিচাপে তথা কেশৱ মহন্তক উপদলপতি হিচাপে বাছনি কৰে। একেদৰে দলৰ সাধাৰণ সম্পাদক তথা ডিমৰুৱা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডঃ তপন দাসক দলৰ সচিব আৰু বজালীৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ক মুখ্য সচেতকৰ দায়িত্ব অৰ্পণ কৰা হয়। দলটোৰ পৰ্যবেক্ষক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সদস্যসকলক শুভেচ্ছা জনায়।
আজি অসম গণ পৰিষদৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে অতুল বৰাক অসম গণ পৰিষদৰ বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচিত কৰে আৰু কেশৱ মহন্ত ডাঙৰীয়াক বিধায়িনী দলৰ উপসভাপতি হিচাপে আজি সৰ্বসন্মতিক্ৰমে নিযুক্তি দিয়ে। ডঃ তপন দাস অসম গণ পৰিষদৰ বিধায়িনী দলৰ সচিব হ'ব আৰু ধৰ্মেশ্বৰ ৰয় অসম গণ পৰিষদৰ বিধায়িনী দলৰ মুখ্য সচেতক হিচাপে আজি নিৰ্বাচিত হয়।
বৈঠকত নবনির্বাচিত বিধায়কসকলে তেওঁলোকৰ সমষ্টিসমূহৰ উন্নয়নৰ বাবে নিঃস্বার্থভাৱে কাম কৰি যোৱাৰ সংকল্প লয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই বৈঠকত অংশ লৈ মিত্ৰ দলটোৰ প্ৰাৰ্থীসকলক শুভেচ্ছা জনায়। তেওঁ লগতে দলৰ নেতাসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীতো অংশ লয়। পশ্চিমবংগত নতুন বিজেপি চৰকাৰে অহা 9 মে'ত শপত গ্ৰহণ কৰিব। ৰাজ্যখনত বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি কয় যে ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অহা শনিবাৰে দিনৰ 10 বজাত শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপি শাসিত ৰাজ্যসমূহৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। অহা 9 মে'ত দেশজুৰি হবলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত জিলাসমূহৰ আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। সেই অনুসৰি ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত অনুষ্ঠিত হ'বলগা লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তি কৰা হ'ব। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহান জনায়। লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা লোক আদালত অনুষ্ঠিত হ'ব। বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰৰ লগত জড়িতসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ভাৰতীয় সেনাবাহিনীয়ে অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ লুপন ষ্টেডিয়ামত অহা 10 মে'ৰ পৰা 13 মে'লৈ পৰ্টাৰ নিযুক্তি শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যখনৰ পশ্চিম কামেং জিলাত থকা বৈশাখী সেনাবাহিনীৰ শিবিৰৰ উদ্যোগত আয়োজন কৰা এই নিযুক্তি শিবিৰত 179 দিনৰ বাবে মুঠ 600 গৰাকী পৰ্টাৰ নিয়োগ কৰা হ'ব। ভাৰত, নেপাল আৰু ভূটানৰ প্ৰাৰ্থীৰ বাবে এই শিবিৰ মুকলি থাকিব। ইয়াৰ বাবে 18 বছৰৰ পৰা 39 বছৰৰ ভিতৰৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। শাৰীৰিকভাৱে সুস্থ তথা যিকোনো ধৰণৰ সংক্ৰামক ৰোগৰ পৰা মুক্ত পুৰুষ প্ৰাৰ্থীসকলেহে এই শিবিৰত অংশ ল'ব পাৰিব। আগ্ৰহীসকলে প্ৰয়োজনীয় নথি পত্ৰ জমা দিব লাগিব। শোণিতপুৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া অনুসৰি আগ্ৰহী প্ৰাৰ্থীসকলে 9878583017986023240 আৰু 9711682289 নম্বৰত ফোন কৰি সবিশেষ জানিব পাৰিব। ভাৰত আৰু ভূটানৰ মাজত শৈক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে কালি তেজপুৰ মহাবিদ্যালয়ত সপ্তাহজোৰা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ শৈক্ষিক বিনিময় কাৰ্যসূচী আৰম্ভ হৈছে। মহাবিদ্যালয়খনৰ ভূগোল বিভাগৰ উদ্যোগত আয়োজিত এই সপ্তাহজোৰা কাৰ্যসূচীত ৰয়েল ইউনিভাৰ্চিটি অব ভূটানৰ 15 জনীয়া এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ হাজৰিকাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত ডঃ হাজৰিকাই কয় যে দুয়োখন শিক্ষানুষ্ঠানৰ এই শৈক্ষিক আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক উপকৃত কৰাৰ লগতে দেশ দুখনৰ মানৱ সম্পদ গঢ়াত উল্লেখযোগ্য বৰঙণি আগবঢ়াব। উল্লেখযোগ্য যে সপ্তাহজুৰি হ'বলগীয়া এই কাৰ্যসূচীত মূল লক্ষ্য হৈছে দুয়োখন প্ৰতিষ্ঠানৰ ভূগোল বিভাগৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজৰ শৈক্ষিক সম্পৰ্ক, পাঠদান পদ্ধতিৰ নৱীকৰণ, ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু সাংস্কৃতিক সহযোগিতা উন্নত কৰা। পশ্চিম কাৰ্বিআংলঙৰ অসম মেঘালয় সীমান্তৰ খান্দুলি খেলপথাৰত সীমান্ত কেন্দ্ৰিক বিষয় সন্দৰ্ভত আজি জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। দুয়োখন সীমান্তবাসী জিলাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক পৰ্যায়ৰ এই আলোচনা চক্ৰত সীমান্তটী খান্দুলি, তাপাত, লাংকেৰৈ অঞ্চলত শান্তি সম্প্ৰীতি অটুট ৰাখিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত সীমান্তৱৰ্তী জিলাকেইখনৰ ছাত্ৰ সংগঠনৰ লগতে সীমান্ত উন্নয়ন সমিতিৰ বিষয়াভাৱেও উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা ৰাজ্যপালক অৰ্পণ। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ দাখিল। অসম গণ পৰিষদৰ বিধায়িনী দলৰ বৈঠকত অতুল বৰাক দলপতি হিচাপে বাছনি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।